Ea Akahbani. Batri Hotemoi, Dolly Devi. Etiar Pradhan Batri Homu Hose. বিৰোধী পক্ষই বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাম কাজ ব্যাহত হয়। দেশত 2014-15 বৰ্ষৰ তুলনাত ৰেল দুৰ্ঘটনা 70% হ্ৰাস হৈছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ প্ৰশান্ত মহাসাগৰৰ উপকূল ভাগত আজি নিচেই পোৱা ৰিখটাৰ স্কেলত 8.8 পাবলৰ এটা শক্তিশালী ভূমিকম্পৰ কাৰণে অনুভূত হয়। আৰু ব্ৰাজিলৰ ফাৰ্ষ্ট ডো ইগোৱাছুত WTT ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আজি আৰম্ভ হ'ব। বিৰোধী পক্ষই বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাম কাজ ব্যাহত হয়। দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে শূন্যকালৰ কাম আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা কৰাৰ দাবী জনাই সদন উত্তাল কৰি তোলে। বিভিন্ন বিষয়লৈ ভিন ভিন ৰাজনৈতিক দলৰ পৰা 18খন সভা স্থগিতকৰণৰ জাননী লাভ কৰিছে বুলি উপসভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে সদন পৰিচালনাৰ বিভিন্ন নিয়মৰ অধীনত এই জাননীসমূহ প্ৰত্যাখ্যান কৰা বুলি প্ৰকাশ কৰে। উপসভাপতিগৰাকীয়ে কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে চলোৱা শক্তিশালী, সফল আৰু নিৰ্ণায়ক সিন্দুৰ অভিযান সন্দৰ্ভত উচ্চ সদনত আজি পুনৰ আলোচনা হ'ব। উপসভাপতিগৰাকীয়ে সদস্যসকলক শূন্যকালৰ কাৰ্যক্ৰমণিকা চলাই নিয়াত সহযোগিতা কৰিবলৈ আহ্বান জনায় যদিও প্ৰতিবাদৰত সাংসদসকলে তেওঁৰ আহ্বানলৈ কাণসাৰ নকৰে। এনে পৰিস্থিতিত শ্ৰীহৰিবংশে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। দেশত 2014-15 বৰ্ষৰ তুলনাত ৰেল দুৰ্ঘটনা 70% হ্ৰাস পাইছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে 2014-15 বৰ্ষত দেশত 135টা ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল আৰু 2024-25 বৰ্ষত দুৰ্ঘটনাৰ সংখ্যা 31লৈ হ্ৰাস পাইছে। তেওঁ কয় যে চৰকাৰে থলুৱাভাৱে বিকশাই তোলা স্বয়ংক্ৰিয় ৰেল সুৰক্ষা প্ৰণালী কবচৰ লেখীয়া নতুন প্ৰযুক্তি প্ৰৱৰ্তনেৰে যাত্ৰী আৰু সুৰক্ষাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। 3 বছৰৰ ভিতৰতে বন্দে ভাৰত ৰেল সেৱাই দেশৰ সকলো ৰাজ্যক সামৰি লৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি দেশৰ 144খন বন্দে ভাৰত ৰেলগাড়ী চলাচল কৰি আছে। তেওঁ কয় যে বন্দে ভাৰত ৰেলগাড়ীসমূহৰ প্ৰদৰ্শন উৎসাহজনক হোৱাৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা এনে ৰেলগাড়ীৰ চাহিদা বৃদ্ধি পাইছে। মধ্যবিত্ত আৰু কম আয়ৰ লোকৰ কল্যাণৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিগত কেইটামান বছৰত সাধাৰণ শ্ৰেণীৰ ডবাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৰেলগাড়ীসমূহত ব্যৱহৃত 82,000 ডবাৰ ভিতৰত 70% সাধাৰণ আৰু শয়ন শ্ৰেণীৰ বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। এই সন্মানসমূহৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে দাখিল কৰা মনোনয়নহে গ্ৰহণ কৰা হ'ব। অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া এই সন্মানসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া যোৱা 15 মাৰ্চত আৰম্ভ হৈছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব সাফল্য আৰু সেৱাৰ স্বীকৃতিস্বৰূপে এই সন্মানসমূহ প্ৰদান কৰা হয়। যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সঞ্চাৰ সাথি পদক্ষেপৰ সহায়ত 1,37,00,000তকৈ অধিক ভুৱা মোবাইল সংযোগ বিচ্ছিন্ন কৰা বুলি প্ৰকাশ কৰিছে। আজি লোকসভাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীসিন্ধিয়াই কয় যে সঞ্চাৰ সাথি পৰ্টেলত এতিয়ালৈ 35,00,000তকৈ অধিক লোকে মোবাইল চুৰি হোৱাৰ অভিযোগ দাখিল কৰিছে। তাৰ ভিতৰত 21,00,000 মোবাইল উদ্ধাৰ কৰা হোৱাৰ লগতে 5,00,000তকৈও অধিক মোবাইল ফোন গৰাকীৰ হাতত গতাই দিয়া হৈছে। চাইবাৰ অপৰাধ আৰু বিত্তীয় প্ৰবঞ্চনা ৰোধ কৰাৰ বাবে দূৰসংযোগ সম্পৰ্কীয় আহিলাসমূহ অপব্যৱহাৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সঞ্চাৰ সাথী পৰ্টেল মুকলি কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ প্ৰশান্ত মহাসাগৰৰ উপকূল ভাগত আজি নিচেই পোৱা ৰিখটাৰ স্কেলত 8.8 প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰই ভূতাত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে প্ৰাৰম্ভিক অৱস্থাত এই ভূমিকম্পৰ প্ৰাবল্য 8.7 বুলি লিপিবদ্ধ কৰা হৈছে। এই ভূমিকম্পক 2011 চনৰ জাপানৰ ভূমিকম্পৰ পাছৰ সবাতোকৈ শক্তিশালী বুলি গণ্য কৰা হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ সমুদ্ৰৰ তীৰৰ পৰা 136 মিটাৰ নিলগত 19 কিলোমিটাৰ গভীৰতাত বুলি কোৱা হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূমিকম্পৰ পাছত ছুনামিৰ তিনিটাকৈ লহৰে বন্দৰ নগৰী ছেভেৰ কুৰিলস্কত খুন্দা মাৰিছে। ভূমিকম্পৰ ফলত বন্দৰটোৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে আৰু কেইবাখনো জাহাজ সমুদ্ৰ সংযোগকাৰী জলপ্ৰবাহত উটি গৈছে। প্ৰশান্ত ছুনামী সতৰ্কতা কেন্দ্ৰই ৰাছিয়া, জাপান আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰসমূহৰ বাবে ছুনামীৰ সতৰ্কতা জাৰি কৰিছে। ৰাছিয়াৰ কামচাটকা উপদ্বীপত 3-4 মিটাৰ উচ্চতাৰ ঢৌ উঠা দেখা গৈছে। উপদ্বীপটোৰ জনসাধাৰণক নিৰাপদ স্থানলৈ যাবলৈ আৰু সমুদ্ৰৰ তীৰৰ পৰা আঁতৰি আহিবলৈ পৰামৰ্শ দিয়া হৈছে। চীনত কৌমে ঘূৰ্ণীবতাহৰ ফলত ঝেঝিয়াং প্ৰদেশত ভূমিস্খলন হৈছে। স্থানীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষত দেশখনত এয়া অষ্টমবাৰৰ বাবে ঘূৰ্ণীবতাহৰ কবলত পৰিছে। প্ৰতি ছেকেণ্ডত 23 মিটাৰ গতিত বলাই ঘূৰ্ণীবতাহ ঘণ্টাত 15-20 কিলোমিটাৰ বেগেৰে দক্ষিণ পশ্চিম দিশে ৰাওনা হৈছে। দেশখনত দুৰ্যোগ সঁহাৰি বাহিনীৰ কাম কাজ ত্বৰান্বিত কৰা হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে চিকিৎসা সামগ্ৰী যোগান সম্পৰ্কীয় এটা অভিযোগ সন্দৰ্ভত ছত্তীশগড়ৰ কেইবাটাও স্থানত অভিযান চলাইছে। এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ছত্তীশগড় চিকিৎসা সেৱা কৰ্পৰেচন লিমিটেডৰ বিষয়া তথা মুক্সিত কৰ্পৰেচনৰ শশাং চোপ্ৰাৰ সৈতে সম্পৰ্ক থকা কেইবাটাও স্থানত এই অভিযান চলোৱা হৈছে। জম্মু কাশ্মীৰৰ পুঞ্চত আজি চলোৱা এটা সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিবলৈ চেষ্টা চলোৱা লস্কৰ ই তৈবা গোটৰ 2 সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। আজি পুৱাৰ ভাগত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহজনক চালচলন পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীয়ে এই অভিযান চলায়। শেহতীয়াকৈ 22 এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক হত্যা কৰাৰ পাছত আজি আৰু 2 সন্ত্ৰাসবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা মাৰণাস্ত্ৰও জব্দ কৰা হৈছে। আনহাতে আজি চলোৱা আন এটা অভিযানত কাশ্মীৰ অভিমুখে গৈ থকা অৱস্থাত নাগৰোটাত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপত জড়িত এজন লোকক আৰক্ষীয়ে আটক কৰে। আজান হামিদ গাজী নামৰ লোকজনৰ জিম্মাৰ পৰা 3টা পিষ্টল, মেগজিন তথা কিছু কাৰ্টিজ জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত এখন বাহন জব্দ কৰা হোৱাৰ লগতে নাগৰোটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ উপৰি অনুসন্ধান অব্যাহত ৰখা হৈছে। ব্ৰাজিলৰ ফাৰ্ষ্ট ডো ইগুৱাছত আজি চলিত বৰ্ষৰ WTT ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত মানৱ থক্কৰ, হৰমিত দেশাই, মানোজ শ্বাহ, স্নেহিত চুৰাভাজ্জুলা, পায়েছ জেন আৰু অংকুৰ ভট্টাচাৰ্যে দেশক প্ৰতিনিধিত্ব কৰিব। মহিলাৰ ছিংগলছত আগশাৰীৰ মনিকা বাট্ৰাৰ উপৰি ঐহিকা মুখাৰ্জী, দিয়া চিতালে, যশস্বিনী ঘোৰপাৰে আৰু স্বস্তিকা ঘোষে দেশক নেতৃত্ব দিব। পুৰুষৰ ডাবলছত মানৱ থক্কৰ আৰু মানোজ শ্বাহ, পায়েছ জেন আৰু অংকুৰ ভট্টাচাৰ্যী তথা হৰমিত দেশাই আৰু স্নেহিত চুৰাভাজ্জুলাই দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে মহিলাৰ ডাবলছত দিয়া চিতালে আৰু যশস্বিনী ঘোৰপাৰে যুটিটোৱে দেশলৈ সুনাম কঢ়িয়াই অনাৰ প্ৰয়াস চলাব। প্ৰতিযোগিতাৰ মিক্সড ডাবলছ শিতানত ভাৰতৰ হৈ 2 দল অৱতীৰ্ণ হ'ব। ইয়াৰ প্ৰথমটো দলত দিয়া চিতালে আৰু মানোজ শ্বাহ আৰু দ্বিতীয়টো দলত হৰমিত দেশাই তথা যশস্বিনী ঘোৰপাৰে আছে। 2026 বৰ্ষৰ মহিলাৰ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে জাপান, ভিয়েটনাম আৰু চীনা টাইপেৰ সৈতে গ্ৰুপ চিত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ ছিডনীত থকা টাউন হলত কালি প্ৰতিযোগিতাৰ বাবে ড্ৰ অনুষ্ঠিত হয়। এইবেলিৰ প্ৰথমবাৰৰ বাবে ভাৰতে যোগ্যতাৰ ভিত্তিত প্ৰতিযোগিতাখনত স্থান নিশ্চিত কৰিছে। ইয়াৰ আগৰ সংস্কৰণত ভাৰতে আয়োজক দেশ হিচাপে প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছিল। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহক 3টা গ্ৰুপত বিভক্ত কৰা হৈছে। ইয়াৰে গ্ৰুপ এত অষ্ট্ৰেলিয়া, কোৰিয়া গণৰাজ্য অৰ্থাৎ দক্ষিণ কোৰিয়া, ইৰাণ আৰু ফিলিপিনছ আছে। ইপিনে গ্ৰুপ বিত DPR কোৰিয়া অৰ্থাৎ উত্তৰ কোৰিয়া, চীন, বাংলাদেশ আৰু উজবেকিস্তানক ৰখা হৈছে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাম কাজ দেশত 2014-15 বৰ্ষৰ তুলনাত ৰেল দুৰ্ঘটনা 70% হ্ৰাস পাইছে বুলি ৰেলমন্ত্ৰী অশ্বিনী গোস্বামীয়ে প্ৰকাশ কৰিছে। পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ প্ৰশান্ত মহাসাগৰৰ উপকূল ভাগত আজি নিচেই পুৱা ৰিক্টাৰ স্কেলত 8.8 পাবলৈ এটা শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আৰু ব্ৰাজিলৰ ফাৰ্ষ্ট ডো ইগুৱাছত WTT ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আজি আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত পাব।